এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা দৌল উৎসৱ। সত্ৰনগৰী বৰপেটাত পাঁচদিনীয়া দৌল মহোৎসৱ উদযাপন। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যামকাৰু মহন্তৰ বেংক একাউণ্ট মুকলিৰ বাবে আদালতৰ নিৰ্দেশ। ইউ পি পি এল ত্যাগ কৰি খাম্ফা বৰগঞাৰীৰ পুনৰ বি পি এফত যোগদান। আৰু কাৰ্বি আংলঙত উৎপাদিত 2 মেট্ৰিক টন সতেজ আদা প্ৰথমবাৰৰ বাবে লণ্ডনলৈ ৰপ্তানি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা দৌল উৎসৱ উপলক্ষে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ লগতে ৰঙৰ উৎসৱ ফাকুৱাৰো প্ৰস্তুতি চলিছে। দৌল উৎসৱ উপলক্ষে সত্ৰ দৌলসমূহত আজি পুৱাৰে পৰা পৰম্পৰাগত আৰু ধৰ্মীয় ৰীতি নীতিৰে কাৰ্যসূচী পালন কৰা হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে জিলাখনৰ প্ৰান্তে প্ৰান্তে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। সত্ৰনগৰী বৰপেটাত আজিৰে পৰা পাঁচদিনীয়াকৈ দৌল মহোৎসৱ উদযাপন কৰা হৈছে। আজি সন্ধিয়া গোন্ধ যাত্ৰাৰে আৰম্ভ হ'বলগীয়া এই উৎসৱৰ কাইলৈৰ পৰা 3 দিন ভৰদৌল অনুষ্ঠিত হ'ব। বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ তথা জনজীৱনৰ আয়ুস ৰেখাস্বৰূপ দৌল মহোৎসৱ উপলক্ষে আজি বৰপেটাৰ আকাশ বতাহ হোলী গীতৰ সুৰেৰে মুখৰ হৈ পৰিছে। সুন্দৰীদিয়া সত্ৰ, বাৰাদী সত্ৰ, পাটবাউসীৰ শংকৰদেৱ থান সত্ৰতো আজিৰে পৰা দৌল মহোৎসৱৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰত দৌল মহোৎসৱ সন্দৰ্ভত এয়া সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে এইদৰে কয়।
বৰপেটা সত্ৰৰ তৰফৰ পৰা দৌল মহোৎসৱ উপলক্ষে সমগ্ৰ অসমবাসী ৰাইজলৈ সেৱা ধৰিছো। বৰপেটা সত্ৰ দৌল মহোৎসৱ বুলি ক'লে আজি অকল অসমতে স্থিতি হৈ থকা নাই, গোটেই বিশ্বৰ চোতালত থিয় হ'বৰ কাৰণে সক্ষম হৈছে। তাৰ কাৰণে আমি বৰপেটাবাসী গৌৰৱান্বিত। আজিৰ পৰা অৰ্থাৎ 2 মাৰ্চ তাৰিখৰ পৰা 6 মাৰ্চ তাৰিখলৈ 5 দিনীয়া কাৰ্যসূচীৰে দৌল মহোৎসৱ আমি উদযাপন কৰিবৰ কাৰণে আয়োজন কৰিছো। আজি গোন্ধ যাত্ৰা বুলি কয় আৰু ৰাতি আমাৰ দৌল গৃহ আছে, সেই দৌল গৃহত গোসাঁইক উপস্থাপিত কৰা হ'ব আৰু 3 দিন দৌল গৃহত থাকিব। বৰপেটা সত্ৰৰ যিটো দৌল মহোৎসৱ, আমি সকলো ৰাইজকে আমন্ত্ৰণ জনাইছো। এই দৌল মহোৎসৱৰ যিটো আনন্দ ৰস, আমি সকলোৱে প্ৰেম প্ৰীতিভাৱেৰে এই দৌল মহোৎসৱ উদযাপন কৰি আমি সকলোৱে ঈশ্বৰ কৃষ্ণৰ কৃপা ধন্য হ'ব পাৰো।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত আজিৰে পৰা 5 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। আজি প্ৰথম দিনা গন্ধোৎসৱৰ সন্ধিয়া শ্ৰীকৃষ্ণ গোসাঁইক গায়ন বায়ন আৰু ভক্তিপ্ৰাণ ৰাইজে থানৰ ৰভাতলত স্থাপন কৰিব। কাইলৈ গোসাঁই শিৰত ফাকু দিয়া উৎসৱ, পৰহিলৈ গোসাঁই ফুৰোৱা উৎসৱৰ লগতে প্ৰতিদিনে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি দৌল পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। নগাঁৱৰ শ্ৰী শ্ৰী দক্ষিণপাট কছাৰী সত্ৰ, ফুলগুৰিৰ শ্ৰী শ্ৰী চেংলাই সত্ৰ, কোচবিহাৰৰ মধুপুৰ সত্ৰ, মাজুলীৰ ঐতিহ্যমণ্ডিত বেঙেনাহাটী সত্ৰ, কামৰূপ জিলা শুৱালকুছিৰ ঈশ্বৰ শ্ৰী শ্ৰীহাটী সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। উৎসৱৰ লগত সংগতি ৰাখি হোলী গীত প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত আজিৰে পৰা 5 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা দৌল গোবিন্দ মন্দিৰ প্ৰাংগণত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। লখিমপুৰৰ শ্ৰী শ্ৰী বাসুদেৱ থানা নৰুৱা সত্ৰত আজিৰে পৰা 3 দিনীয়াকৈ দৌল উৎসৱ অনুষ্ঠিত হৈছে। 3 দিনীয়া এই উৎসৱৰ সময়ছোৱাত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে 2খন ভাওনা প্ৰদৰ্শন কৰা হ'ব। গোৱালপাৰা জিলাৰ ৰংজুলিৰ শ্ৰী শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহ দেৱালয়ত আজিৰে পৰা 5 দিনীয়াকৈ ফল্গোৎসৱ পালন কৰা হৈছে। গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰাই সত্ৰ আৰু পশ্চিম গোৱালপাৰাৰ কেউলিয়াহাটী সত্ৰতো 4 দিনীয়াকৈ দৌল উৎসৱ অনুষ্ঠিত কৰা হৈছে। বজালী জিলাৰ ইতিহাস প্ৰসিদ্ধ গোবিন্দপুৰ সত্ৰ প্ৰাংগণতো ভিন ভিন কাৰ্যসূচীৰে দৌল উৎসৱ উদযাপন কৰা হ'ব। এই উপলক্ষে নাম প্ৰসংগ, মেঘদাহ, দৌল পূজা, দৌল গোবিন্দৰ পূজা অৰ্চনা, সুৱেৰী উৎসৱ আৰু নাট্যাভিনয়ৰ আয়োজন কৰা হৈছে। দৌল উৎসৱ উপলক্ষে কেইবাখনো জিলাৰ প্ৰশাসনে পৰহিলৈ স্থানীয় বন্ধ ঘোষণা কৰিছে। কামৰূপ মহানগৰ, কোকৰাঝাৰ, দৰং, কামৰূপ, মৰিগাঁও আৰু শোণিতপুৰ জিলাত পৰহিলৈ শিক্ষানুষ্ঠান, শৈক্ষিক প্ৰতিষ্ঠান আদি বন্ধ ঘোষণা কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ জিলা আৰু ছেছন আদালতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যামকাৰু মহন্তৰ জব্দ কৰা বেংক একাউণ্ট মুকলি কৰিবলৈ নিৰ্দেশ দিছে। গোচৰটোৰ আজি শুনানি গ্ৰহণ কৰি আদালতে এই নিৰ্দেশ দিয়ে। বেংক একাউণ্ট জব্দ কৰাৰ সময়ত তদন্তকাৰী সংস্থাই ভাৰতীয় ন্যায় সংহিতাৰ 107 ধাৰা উলংঘন কৰাৰ বাবে আদালতে অভিযুক্তজনৰ বেংক একাউণ্ট মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে। একেদৰে আদালতে আজি চৰ্ত সাপেক্ষে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জব্দ কৰা ফ্লেটটো মুকলি কৰিবলৈ নিৰ্দেশ দিছে। অৱশ্যে ফ্লেটটো মুকলি কৰাৰ বাবে সিদ্ধাৰ্থ শৰ্মাই আদালতত 16 লাখ টকাৰ বেংক গেৰাণ্টি জমা দিব লাগিব। ইপিনে ছিংগাপুৰত চলি থকা গোচৰৰ যাৱতীয় নথি পত্ৰ বিচাৰি অভিযুক্ত পক্ষই দাখিল কৰা আবেদন আদালতে খাৰিজ কৰে। অসম চৰকাৰৰ হৈ গোচৰটোৰ প্ৰতিনিধিত্ব কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামৰে প্ৰকাশ কৰা মতে ছিংগাপুৰলৈ গৈ তদন্তকাৰী গোটে লাভ কৰা সকলো তথ্য ইতিমধ্যে আদালতত দাখিল কৰা হৈছে। সেয়ে অভিযুক্ত পক্ষই ইচ্ছা কৰিলে সেই তথ্যসমূহ চাব পাৰিব বুলি আজি আদালতে নিৰ্দেশনাটোত উল্লেখ কৰিছে। অহা 19 মাৰ্চত অভিযুক্তৰ বিৰুদ্ধে অভিযোগ আৰোপ সন্দৰ্ভত শুনানি অনুষ্ঠিত হ'ব বুলি অধিবক্তাগৰাকীয়ে প্ৰকাশ কৰিছে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় বিজেপি, কংগ্ৰেছ আৰু অন্যান্য দলসমূহে নিৰ্বাচন কেন্দ্ৰিক প্ৰস্তুতি অব্যাহত ৰাখিছে। নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও দলসমূহে ভোটদাতা ৰাইজৰ ওচৰলৈ গৈ তেওঁলোকৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি তৃতীয় দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে গহপুৰৰ কাৰ্যসূচীত অংশ লয়। ইয়াৰ পাছত বিহপুৰীয়াত মুখ্যমন্ত্ৰীয়ে অভিযানত অংশ লয়। তেওঁ ৰঙানদী আৰু নাওবৈচাতো জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব। এই আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী অশোক সিংহলকে ধৰি কেইবাগৰাকীও নেতাই অংশ লৈছে। উল্লেখযোগ্য যে কালি জাগীৰোডৰ পৰা আৰম্ভ হোৱা দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অংশগ্ৰহণ কৰে। কংগ্ৰেছ দলে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সময় পৰিৱৰ্তন যাত্ৰা শীৰ্ষক জনসম্পৰ্ক কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে তিনিচুকীয়াত এই কাৰ্যসূচীত অংশ লয়। তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসু, পিয়লি ফুকন আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে শ্ৰীগগৈৰ লগতে কংগ্ৰেছ দলৰ কেইবাগৰাকীও নেতাই জনসাধাৰণৰ মাজলৈ যায়। চিৰাং জিলাৰ কাজলগাঁৱত আজি বি পি এফৰ এখন জনসভা অনুষ্ঠিত হয়। এই সভাত বি টি চিৰ বিৰোধী দলপতি তথা ইউ পি পি এলৰ নেতা খাম্ফা বৰগঞাৰী, ইউ পি পি এলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক মাউথি ব্ৰহ্ম হাজোৱাৰী, ইউ পি পি এলৰ যুৱ গোটৰ প্ৰাক্তন সভাপতি ডঃ চাংৰা ব্ৰহ্মসহ 160 গৰাকী লোকে আনুষ্ঠানিকভাৱে বি পি এফত যোগদান কৰে। সভাৰ পূৰ্বে কাজলগাঁৱৰ আলাইখুংগুৰি পথাৰৰ পৰা কাজলগাঁও বজাৰৰ সামূহিক কেন্দ্ৰলৈ এটা সমদল উলিওৱা হয়। বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত উলিওৱা দিছপুৰ চেলো শীৰ্ষক এই যাত্ৰাত কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰে। কাৰ্বি আংলং জিলাত উৎপাদিত 2 মেট্ৰিক টন সতেজ আদা প্ৰথমবাৰৰ বাবে লণ্ডনলৈ ৰপ্তানি কৰা হৈছে। আজি খানাপাৰা কৃষি ভৱন কাৰ্যালয়ৰ পৰা কৃষিমন্ত্ৰী অতুল বৰাই এই আদা ৰপ্তানি কাৰ্য শুভাৰম্ভ কৰে। এই উপলক্ষে সাংবাদিকৰ আগত নিজৰ মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ বিভিন্ন কৃষি সামগ্ৰীয়ে বিশ্বৰ বজাৰ দখল কৰিবলৈ সমৰ্থ হৈছে। পৰৱৰ্তী সময়ত 20 মেট্ৰিক টন আদা ৰপ্তানিৰ পৰিকল্পনা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
প্ৰথমবাৰৰ বাবে অসমৰ উৎপাদিত কাৰ্বি আংলঙত আমাৰ জিঞ্জাৰ উৎপাদন হয়, তিনিচুকীয়াত হয়, গোলাঘাটত হয়, এনেকৈ কেইখনমান জিলাত যথেষ্ট আদা উৎপাদন হয় আৰু ইয়াৰ কোৱালিটিও যথেষ্ট উন্নত মানদণ্ডৰ। আজি প্ৰথমবাৰৰ বাবে 1.2 মেট্ৰিক টন কাৰ্বি আংলং জিঞ্জাৰ লণ্ডনলৈ যাব, এইটো আমাৰ কাৰণে অত্যন্ত আনন্দৰ বিষয়। ইয়াৰ পিছতেই আৰু 20 মেট্ৰিক টন এক্সপৰ্ট কৰিবৰ কাৰণে পৰিকল্পনা কৰিছে এপেডাই। মই এপেডা আৰু যিটো কোম্পানী নেক্সন প্ৰাইভেট লিমিটেড, মেছেছ নেক্সন ফুড প্ৰডাক্টছ প্ৰাইভেট লিমিটেড কোম্পানীসমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ আৰু এই গোটেই কামখিনিত আমাৰ কৃষি বিভাগে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে।
নাগালেণ্ড বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায় আজি আৰম্ভ হৈছে। ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম আৰু ৰাষ্ট্ৰীয় সংগীত জনগণ মন পৰিৱেশনৰে অধিৱেশনৰ কাম কাজ আৰম্ভ হয়। উদ্বোধনী ভাষণত ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই 2047 চনৰ বিকশিত ভাৰতৰ যাত্ৰাৰ সক্ৰিয় অংশীদাৰ হোৱাৰ ক্ষেত্ৰত ৰাজ্যখনে গ্ৰহণ কৰা ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰে নাগালেণ্ডক 2047 চনৰ ভিতৰত বিকশিত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। তেওঁ লগতে নাগা ৰাজনৈতিক সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰো পোষকতা কৰে। তেওঁ নাগালেণ্ড সীমান্ত আঞ্চলিক প্ৰাধিকৰণৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰে পূব নাগালেণ্ডত সম বিকাশ নিশ্চিত কৰিব বুলিও আশা প্ৰকাশ কৰে। তেওঁ কয় যে পূব নাগালেণ্ড পিপলছ আৰু ট্ৰাইবেল হোহো জনজাতীয় সংগঠনৰ সৈতে আলোচনা মৰ্মে অন্তৰ্বৰ্তী পৰিষদ গঠন কৰা হ'ব বুলি জানিবলৈ দিয়ে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে আলোচনা মৰ্মে এই সন্দৰ্ভত বিশেষ বিধি প্ৰণয়ন কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। অলপতে হ'বলগীয়া লোকপিয়ল সন্দৰ্ভত তেওঁ কয় যে নাগালেণ্ডত চলিত বছৰৰ 1 জুলাইৰ পৰা 30 জুলাইলৈ এই পিয়লৰ প্ৰথম পৰ্যায় অনুষ্ঠিত হ'ব। 12 মাৰ্চলৈ চলিবলগীয়া এই বাজেট অধিৱেশনত 5খন বৈঠক অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা দৌল উৎসৱ। সত্ৰনগৰী বৰপেটাত 5দিনীয়া দৌল মহোৎসৱ উদযাপন। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ বেংক একাউণ্ট মুকলিৰ বাবে আদালতৰ নিৰ্দেশ। ইউ পি পি এল ত্যাগ কৰি খাম্ফা বৰগঞাৰীৰ পুনৰ বি পি এফত যোগদান আৰু কাৰ্বি আংলঙত উৎপাদিত 2 মেট্ৰিক টন সতেজ আদা প্ৰথমবাৰৰ বাবে লণ্ডনলৈ ৰপ্তানি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।